Iya, agak banyak. বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য, মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, আজি দেশত দক্ষ ভাৰত অভিযানৰ দশম বাৰ্ষিকী উদযাপন কৰা হৈছে, আজি বিশ্বজুৰি বিশ্ব যুৱ দক্ষতা দিৱসো উদযাপন কৰা হৈছে, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মুক্তিযুঁজাৰু কে কামৰাজক তেওঁৰ জন্মদিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে, আজি নেশ্যনেল কেডেট কৰ্পছ NCCৰ 77 বছৰীয়া প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে, আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ টেষ্ট ক্ৰিকেট শৃংখলাত ইংলেণ্ডে 2-1 অগ্ৰগতি লাভ কৰিছে। আজি দেশত দক্ষ ভাৰত অভিযানৰ দশম বাৰ্ষিকী উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2015 চনত এই অভিযানৰ পাতনি মেলিছিল। ইয়াৰ জৰিয়তে দেশৰ যুৱ সমাজক নিযুক্তি লাভ, উদ্যমিতা আৰু বহনক্ষম জীৱন নিৰ্বাহৰ বাবে উপযুক্ত কৰি তোলাকৈ উদ্যোগ উপযোগী দক্ষতাৰে পৰিপূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছিল। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে যুৱ সমাজক ব্যৱহাৰিক আৰু বিভিন্ন খণ্ডত কাম কৰিব পৰাকৈ দক্ষ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দক্ষ ভাৰত অভিযানে বিশেষকৈ মহিলা আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত কৰি তোলাত সহায় কৰি আহিছে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি দক্ষ ভাৰত হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰচেষ্টা, যাৰ জৰিয়তে যুৱ সমাজক নিযুক্তি লাভ কৰিব পৰাকৈ দক্ষ কৰি তোলাত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত আমাৰ সংবাদদাতাই এইদৰে জনায়।
Through several initiatives such as PM Kaushal Vikas Yojana and the Skill India Digital Hub, the country is moving towards becoming a global skill hub. The Ministry of Skill Development and Entrepreneurship has empowered more than 6 crore youth through its various schemes to build a brighter future for the country. Over 1 crore 60 lakh youths have been trained across 38 sectors since 2015 under Pradhan Mantri Kaushal Vikas Yojana. Of these, 45% are women and a significant proportion comes from scheduled castes, scheduled tribes and other backward classes. The youths have been trained in diverse sectors such as manufacturing, construction, traditional craft, healthcare, IT, electronics and retail. The government's effort have also led to an improvement in job readiness among college students from 34% in 2014 to over 51% in 2024. With almost 65% of population under 35 years of age, skilling and youth empowerment are the keys to India's future.
প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা আৰু দক্ষ ভাৰত ডিজিটেল হাবৰ দৰে কেতবোৰ আঁচনিৰ জৰিয়তে ভাৰত সম্প্ৰতি গোলকীয় দক্ষতা হাবত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে বিভিন্ন আঁচনিৰ জৰিয়তে দেশৰ 6 কোটিৰো অধিক যুৱক যুৱতীক সবলীকৰণৰ জৰিয়তে উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ অধীনত 2015 চনৰ পৰা বৰ্তমানলৈকে 38টা খণ্ডত 1,60,00,000ৰো অধিক যুৱক যুৱতীক প্ৰশিক্ষিত কৰি তোলা হৈছে। ইয়াৰে 45% হৈছে মহিলা। এই যুৱক যুৱতীসকলক নিৰ্মাণ, পৰম্পৰাগত শিল্প, স্বাস্থ্যখণ্ড, তথ্য প্ৰযুক্তি, ইলেক্ট্ৰনিক্স আৰু খুচুৰা খণ্ডত বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। দেশৰ মুঠ জনসংখ্যাৰ 65% 35 বছৰ বয়সৰ তলৰ হোৱালৈ চাই দক্ষতা বিকাশ আৰু যুৱ সবলীকৰণে ভাৰতৰ ভৱিষ্যত নিৰ্মাণত মুখ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। আজি বিশ্ব যুৱ দক্ষতা দিৱসো উদযাপন কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 2014 চনৰ ঘোষণাপত্ৰ অনুসৰি প্ৰতি বছৰে 15 জুলাইত এই দিৱস বিশ্বজুৰি উদযাপন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল দক্ষতাৰ জৰিয়তে যুৱ সবলীকৰণ। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মুক্তিযুঁজাৰু কে কামৰাজক তেওঁৰ জন্মদিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। কে কামৰাজক ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগশাৰীৰ সংগ্ৰামী হিচাপে অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে স্বাধীনতাৰ পাছত দেশৰ যাত্ৰাত তেওঁৰ অমূল্য নেতৃত্বৰে কেইবাবছৰ ধৰি সেৱা আগবঢ়াইছিল। নেতাগৰাকীৰ আদৰ্শ আৰু সামাজিক ন্যায়ৰ প্ৰতি থকা অৱদানে সকলোকে প্ৰেৰণা যোগাই আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। 1903 চনত জন্মগ্ৰহণ কৰা কামৰাজে তেতিয়াৰ মাদ্ৰাজ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ উপৰি পিছৰ পৰ্যায়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিক্ষা ক্ষেত্ৰত নিজস্ব চিন্তাৰে কামৰাজে বিদ্যালয়সমূহত বিনামূলীয়া শিক্ষা আৰু মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰিছিল। প্ৰয়াত নেতাগৰাকীৰ জন্মদিৱসত তেওঁৰ প্ৰতি সন্মান জনাই তামিলনাডুত শিক্ষা বিকাশ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক 1976 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল। আজি নেশ্যনেল কেডেট কৰ্পছ NCCৰ 77 বছৰীয়া প্ৰতিষ্ঠা দিৱস। দেশৰ যুৱ সমাজৰ মাজত চৰিত্ৰ নিৰ্মাণ, ভাতৃত্ববোধৰ বিকাশ, সেৱাৰ মনোভাৱ আৰু নেতৃত্বৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি এন চি চি প্ৰতিষ্ঠা কৰা হৈছিল। দেশৰ প্ৰতিৰক্ষাত অৱদান যোগাব পৰাকৈ যুৱ সমাজক সেৱাৰ প্ৰশিক্ষণ দিয়া আৰু ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাত সেনাবাহিনীক বিভিন্ন কামত সহায় কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা ইয়াৰ অন্যতম লক্ষ্য আছিল। আমাৰ সংবাদদাতাই কয়,
After the independence, the present-day NCC under the Ministry of Defence came into existence on 16 April 1948 through the NCC Act. The NCC was formally inaugurated on 15 July 1948 as soon as the schools and colleges reopened after the summer vacation. Furthermore, the girls' division of the NCC was started in July 1949, which was followed by the addition of air wing in 1950 with one air squadron each at Bombay and Calcutta, and the naval wing of the NCC in 1952. Completing the true representation of all services in the corps. As the NCC completes its 77 years since independence, it aims to fulfill the need to create a youth organization at the national level to train young girls and boys to be better citizens and future leaders of the country in all walks of life, including the defense forces.
স্বাধীনতাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত এন চি চি আইনৰ জৰিয়তে 1948 চনৰ 16 এপ্ৰিলত এন চি চি আৰম্ভ কৰা হৈছিল। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ গ্ৰীষ্মবন্ধৰ পাছত পুনৰ খোলাৰ সময়তে 1948 চনৰ 15 জুলাইত শিক্ষানুষ্ঠানসমূহত এন চি চি আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰা হৈছিল। এন চি চিৰ মহিলা শাখা 1949 চনৰ জুলাইত আৰম্ভ কৰা হৈছিল। আনহাতে 1950 চনত বম্বে আৰু কলকাতাত এন চি চিৰ বায়ুসেনা বাহিনী শাখা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পাছত সেনাবাহিনীৰ তিনিওটা শাখাৰ সেৱাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ 1952 চনত এন চি চিৰ নৌসেনা শাখাও গঠন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰশা শৰ্মাৰ পৰা।
মাৰাথন দৌৰবিদ ফৌজা সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ফৌজা সিঙে অনন্য ব্যক্তিত্ব আৰু ব্যৱহাৰেৰে দেশৰ যুৱ সমাজক শাৰীৰিক সক্ষমতাৰ প্ৰতি উদ্বুদ্ধ কৰি আহিছিল। প্ৰধানমন্ত্ৰী শ্ৰীসিঙক এগৰাকী ব্যতিক্ৰমী এথলীট হিচাপে অভিহিত কৰে। শ্ৰীমোদীয়ে খেলুৱৈগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত কালি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত 6,388 গৰাকী তীৰ্থযাত্ৰী ভগৱতী নগৰ যাত্ৰীনিবাস শিবিৰৰ পৰা অমৰনাথ গুহা মন্দিৰলৈ তীৰ্থযাত্ৰা কৰাৰ উদ্দেশ্যে কাশ্মীৰ উপত্যকালৈ ৰাওনা হয়। তীৰ্থযাত্ৰীসকল আজি পুৱাৰ ভাগত 248 গাড়ীৰে শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। উল্লেখযোগ্য যে শিবিৰটোত 4,886 গৰাকী পুৰুষৰ লগতে 1,308 গৰাকী মহিলা, 15 জন শিশু, 158 জন সাধু আৰু 21 গৰাকী মহিলা সাধু আছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ টেষ্ট ক্ৰিকেট শৃংখলাত ইংলেণ্ডে 2-1 অগ্ৰগতি লাভ কৰিছে। 5খনীয়া শৃংখলাৰ পৰৱৰ্তী খেলখন অহা 23 জুলাইত মানচেষ্টাৰত আৰম্ভ হ'ব। লৰ্ডছত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্টত ভাৰত 22 ৰাণত পৰাস্ত হয়। 193 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ নমা ভাৰত সহজেই জয়ী হ'ব বুলি প্ৰথম অৱস্থাত বহুতে ধাৰণা কৰিছিল, যদিও ঘৰুৱা দলটোৱে চমকপ্ৰদ বলিঙেৰে 170 ৰাণতেই ভাৰতক সীমাবদ্ধ কৰি ৰাখিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি দেশত দক্ষ ভাৰত অভিযানৰ 10ম বাৰ্ষিকী উদযাপন কৰা হৈছে। আজি বিশ্বজুৰি বিশ্ব যুৱ দক্ষতা দিৱসো উদযাপন কৰা হৈছে। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মুক্তিযুঁজাৰু কে কামৰাজক তেওঁৰ জন্মদিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। আজি নেশ্যনেল কেডেট কৰ্পছ এন চি চিৰ 77 বছৰীয়া প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। আৰু এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাত ইংলেণ্ডে 2-1 অগ্ৰগতি লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।